এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 14 ছেপ্টেম্বৰত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। 4,500 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পই গুৱাহাটী মহানগৰৰ যানজঁটৰ সমস্যা হ্ৰাস কৰাত বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পই জনসাধাৰণৰ যাতায়াত আৰু সামগ্ৰী পৰিবহণ ক্ষিপ্ৰ কৰি তুলিব। ৰাষ্ট্ৰজুৰি ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰাৰ বাবে আজি নতুন দিল্লীত সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকলৰ সৈতে নিৰ্বাচন আয়োগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে অধ্যক্ষতা কৰিবলগীয়া এই বৈঠকত ৰাষ্ট্ৰজুৰি ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হ'ব। এই বৈঠকত নিৰ্বাচনৰ প্ৰস্তুতি, নিৰ্ভুল ভোটাৰ তালিকা আৰু স্বচ্ছতাক লৈ আলোচনা কৰা হ'ব। ৰাজ্যৰ বিভিন্ন ঠাইত আজি জ্ঞানপীঠ বঁটাৰে সন্মানিত কাব্যৰেখী নীলমণি ফুকনৰ 94 সংখ্যক উপজা দিন উদযাপন কৰা হৈছে। 1933 চনৰ 10 ছেপ্টেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁৱত জন্মগ্ৰহণ কৰা প্ৰয়াত নীলমণি ফুকনে কবিতা শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ বাবে 1981 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেওঁক 1990 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। নীলমণি ফুকনক সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে 2020 বৰ্ষৰ জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছিল। উপজা দিন উপলক্ষে গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত আজি কবিতা গধূলিৰ পোহৰ 3 শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জন্ম বাৰ্ষিকী উপলক্ষে সাহিত্যিকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। ডঃ শৰ্মাই এটা বাৰ্তাযোগে কয় যে কাব্যশিল্প, অধ্যাপনা, সমালোচনা সকলোতে বৰণ্য কথাশিল্পীগৰাকীয়ে আমাৰ ভাষা, সাহিত্য আৰু বৌদ্ধিক জগতখনক ধনাত্য কৰি থৈ গৈছে। সাহিত্যিকগৰাকীৰ অনন্য অনুপম সৃষ্টিয়ে অসমীয়া কথাশিল্পৰ ক্ষেত্ৰখনক সদায় প্ৰজ্বল কৰি ৰাখিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। যোৰহাট জিলা সমাজ কল্যাণ বিভাগৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত কালি নিচামুক্ত ভাৰত অভিযানৰ সমজিলা পৰ্যায়ৰ এখন সমন্বয় সজাগতা সভা অনুষ্ঠিত হয়। যোৰহাট জিলাক ড্ৰাগছমুক্ত জিলা হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰা এই সভাত সমাজ কল্যাণ বিভাগৰ হৈ অৰূপজ্যোতি গন্ধিয়া, পীৰাকটা মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীকে ধৰি জিলাখনৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল উপস্থিত থাকে। আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস। সমাজৰ পৰা আত্মহত্যাৰ ব্যাধি নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে 10 ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ বিশ্বতে বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। মৰিবলৈ বা নিজকে মাৰিবলৈ ইচ্ছা প্ৰকাশ কৰা, আত্মহত্যাৰ প্ৰস্তুতি বা পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা, অত্যাধিক অপৰাধবোধ বা লাজ অনুভৱ কৰা, সামাজিক মাধ্যমত মৰিব বিচৰা বা নিৰাশাবাদী মতামত প্ৰকাশ কৰা, আগতে উপভোগ কৰা কাম কাজৰ প্ৰতি অনীহা প্ৰকাশ কৰা আদি আত্মহত্যা প্ৰৱণতাৰ লক্ষণ হ'ব পাৰে। বিপদজনক কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা, যেনে অসাৱধানতাৰে বাহন চলোৱা, আত্মহত্যাৰ প্ৰস্তুতি বা পৰিকল্পনা কৰা, যেনে অস্ত্ৰ, ৰছী, বিষ আদি ক্ৰয় কৰা, আত্মহত্যাৰ টোকা লিখা, আন ব্যক্তিক নিজৰ প্ৰিয় সামগ্ৰী দান কৰা ইত্যাদিও আত্মহত্যা প্ৰৱণতাৰ লক্ষণ হ'ব পাৰে। যিকোনো মানসিক স্বাস্থ্যজনিত সমস্যা আৰু পৰামৰ্শৰ বাবে 1-44-16 অথবা 1-800-89-1-44-16 নম্বৰত যোগাযোগ কৰিব পাৰে। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আজিৰ পৰা কনকলতা বৰুৱা মহিলাৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। T20 ফৰ্মেটত হ'বলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী দলসমূহক 6টা গোটত ভাগ কৰা হৈছে। আজি গ্ৰুপ পৰ্যায়ৰ খেল অনুষ্ঠিত হোৱাৰ পাছত 20 ছেপ্টেম্বৰৰ পৰা দ্বিতীয় ৰাউণ্ডৰ খেল আৰু 24 ছেপ্টেম্বৰত ফাইনেল খেলখন অনুষ্ঠিত হ'ব। অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে। বিটিআৰৰ 40টা সমষ্টিত অহা 22 ছেপ্টেম্বৰত হ'বলগীয়া BTC নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ বিভিন্ন স্থানত কালি BPF দলে ব্যাপক প্ৰচাৰ চলায়। দলৰ প্ৰাৰ্থী চোংমছাৰ বড়োৰ হৈ কৰা প্ৰচাৰত কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।